জিহিজকেল 20 অধ্যায় ইজৰাইলৰ পূৰ্বৰ আৰু বৰ্তমানৰ বিপদগমন, তাৰ দণ্ড আৰু তেওঁলোকৰ ভাবি নিষ্ঠাৰ। আমাৰ নিবাসনৰ সপ্তম বছৰৰ পঞ্চম মাহৰ দশম দিনা ইজৰাইলৰ পৰিচাৰকসকলৰ মাজৰ কেইজনমান পুৰুষে জিহুৱাক সুধিবলৈ আহি মোৰ আগত বহিল। তেতিয়া জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, তুমি ইজৰাইলৰ পৰিচাৰক কেইজনে সৈতে কথা হৈ তেওঁলোকক কোৱা, প্ৰভু জিহুৱাই এই কথা কৈছে, তোমালোকে মোক সুধিবলৈ আহিছানে? মোৰ জীৱনৰ শপত, মই তোমালোকক মোক সুধিবলৈ নিদিওঁ, এইদৰে প্ৰভু জিহুৱাই কৈছে। হে মনুষ্য সন্তান, তুমি তেওঁলোকৰ ওপৰত গোচৰ নচলোৱা নে? তুমি গোচৰ নচলোৱানে? তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ঘিনলগীয়া কাৰ্যবোৰ তেওঁলোকক জানিবলৈ দিয়া আৰু তেওঁলোকক কোৱা, তেওঁলোকক কোৱা, প্ৰভু জিহুৱাই এই কথা কৈছে, মই যিদিনা ইজৰাইলক মনোনীত কৰিছিলোঁ আৰু জাকোবৰ বংশৰ সন্তানসকলৰ পক্ষে হাত দাঙি শপত গ্ৰহণ কৰিছিলোঁ আৰু তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি মিছৰ দেশত তেওঁলোকক চিনাকি দিছিলোঁ, মই কৈছিলোঁ, ময়েই তোমালোকৰ ঈশ্বৰ জিহুৱা। সেইদিনা আটাই দেশৰ ভোখনস্বৰূপ গাখীৰ আৰু মৌজোল বোৱা তেওঁলোকৰ বাবে মই অনুসন্ধান কৰা এখন দেশলৈ মিছৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিম বুলি তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি শপত খাই তেওঁলোকক কৈছিলোঁ। মই তেওঁলোকক কৈছিলোঁ, তোমালোকে তোমালোকৰ চকুত লগা সকলো ঘিনলগীয়া বস্তু দূৰ কৰা আৰু মিছৰৰ প্ৰতিমাবোৰেৰে তোমালোকক অশুচি নকৰিবা, ময়ে তোমালোকৰ ঈশ্বৰ জিহুৱা। কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে আৰু মোৰ কথা শুনিবলৈ অমান্তি হ'ল। তেওঁলোকে তেওঁলোকৰ চকুত লগা ঘিনলগীয়া বস্তুবোৰ দূৰ নকৰিলে বা মিছৰৰ প্ৰতিমাবোৰো ত্যাগ নকৰিলে, তেতিয়া মই মিছৰ দেশৰ মাজত তেওঁলোকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ। কিন্তু মিছৰ দেশৰ পৰা তেওঁলোকক উলিয়াই অনাৰ দ্বাৰাই তেওঁলোক থকা যি জাতিবোৰৰ সাক্ষাতে মই তেওঁলোকক মোৰ পৰিচয় দিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ'বলৈ মোৰ নামৰ কাৰণে এইদৰে মোৰ কাৰ্য কৰিলোঁ। মই তেওঁলোকক মিছৰ দেশৰ পৰা উলিয়াই অৰণ্যৰ মাজলৈ আনিলোঁ। তেতিয়া যি বিধি ও শাসন প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে জীয়াই থাকিব পাৰে, মোৰ এনে বিধি তেওঁলোকক দিলোঁ আৰু মোৰ এনে শাসন প্ৰণালী তেওঁলোকক মই দেখুৱালোঁ। ইয়াৰ বাহিৰে মই যে তেওঁলোকক পবিত্ৰ কৰোতা জিহুৱা, ইয়াক তেওঁলোকে জানিবৰ বাবে মোৰ আৰু তেওঁলোকৰ মাজত এটি চিন হ'বলৈ মোৰ বিশ্ৰাম দিনবোৰ তেওঁলোকক দিলোঁ। কিন্তু ইজৰাইল বংশই অৰণ্যত মোৰ অহিতে বিদ্ৰোহ কৰিলে, তেওঁলোকে মোৰ বিধিমতে নচলিলে আৰু যি শাসন প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে তাৰে জীয়াই থাকিব পাৰে, তেওঁলোকে মোৰ সেই শাসন প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিশ্ৰাম দিনবোৰ অতি অপবিত্ৰ কৰিলে। তাতে মই তেওঁলোকক বিনষ্ট কৰিবৰ অৰ্থে অৰণ্যত তেওঁলোকৰ ওপৰত মোৰ ক্ৰোপ বৰষাবলৈ মন কৰিছিলোঁ। কিন্তু যি জাতিবোৰৰ সাক্ষাতে মই তেওঁলোকক উলিয়াই আনিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ'বৰ বাবে মোৰ নামৰ উদ্দেশ্যে মই কাৰ্য কৰিলোঁ। ইয়াত বাজে আটাই দেশৰ ভোখনস্বৰূপ গাখীৰ আৰু মৌজোল বোৱা মই তেওঁলোকক দান কৰা দেশৰ মাজলৈ তেওঁলোকক নিনিও বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে হাত দাঙি শপত কৰিছিলোঁ। কাৰণ তেওঁলোকে মোৰ শাসন প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিধিমতে নচলিলে আৰু মোৰ বিশ্ৰাম দিনবোৰ অপবিত্ৰ কৰিলে, কিয়নো তেওঁলোকৰ মন তেওঁলোকৰ প্ৰতিমাবোৰৰ পাছত চলি আছিল। তথাপি মই তেওঁলোকলৈ কৃপাদৃষ্টি কৰি তেওঁলোকক বিনষ্ট নকৰিলোঁ আৰু অৰণ্যত তেওঁলোকক নিঃশেষে সংহাৰ নকৰিলোঁ। আৰু অৰণ্যত মই তেওঁলোকৰ সন্তানসকলক ক'লোঁ, তোমালোকে তোমালোকৰ পূৰ্বপুৰুষসকলৰ বিধিবোৰত নচলিবা, বা তেওঁলোকৰ শাসন প্ৰণালীবোৰ পালন নকৰিবা, নাইবা তেওঁলোকৰ প্ৰতিমাবোৰেৰে তোমালোকে নিজক অসুচি নকৰিবা। ময়ে তোমালোকৰ ঈশ্বৰ যিহুৱা, মোৰ বিধিমতে চলা, মোৰ শাসন প্ৰণালীবোৰ পালন কৰা আৰু সেই অনুসাৰে কাৰ্য কৰা, আৰু তোমালোকে মোৰ বিশ্ৰাম দিনবোৰ পবিত্ৰ কৰা। তাতে মই যে তোমালোকৰ ঈশ্বৰ যিহুৱা, ইয়াক তোমালোকে জানিবৰ বাবে মোৰ আৰু তোমালোকৰ মাজত এইবোৰেই এটি চিন হ'ব। তেতিয়া মই ক'লো, মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ বাকী দিবলৈ আৰু তেওঁলোকক মৰুপ্ৰান্তত মোৰ খঙত মই শেষ কৰিবলৈ বিচাৰিলোঁ। তথাপি যি জাতিবোৰৰ সাক্ষাতে মই তেওঁলোকক উলিয়াই আনিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ'বৰ বাবে মই মোৰ হাত কোঁচাই মোৰ নামৰ উদ্দেশ্যে কাৰ্য কৰিলোঁ। ইয়াৰ উপৰিও জাতিবোৰৰ মাজত তেওঁলোকক ছিন্ন ভিন্ন আৰু দেশবোৰৰ মাজত তেওঁলোকক গোট গোট কৰিম বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ। কাৰণ তেওঁলোকে মোৰ শাসন প্ৰণালী অনুসাৰে কাৰ্য নকৰিলে, কিন্তু মোৰ বিধিবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিশ্ৰাম দিনবোৰ অপবিত্ৰ কৰিলে, তেওঁলোকৰ চকু তেওঁবিলাকৰ পূৰ্বপুৰুষসকলৰ প্ৰতিমাবোৰত আসক্ত থাকিল। ইয়াৰ উপৰিও যি বিধি ভাল নহয় আৰু যি শাসন প্ৰণালীৰ দ্বাৰাই তেওঁলোকে জীয়াই থাকিব নোৱাৰিব, এনে বিধি আৰু শাসন প্ৰণালী মই তেওঁলোকক দিলোঁ। মই যে যিহুৱা, ইয়াক যেন তেওঁলোকে জানিব, এইকাৰণে মই তেওঁলোকক উচ্ছন্ন কৰিবলৈ প্ৰথমে জন্মা তেওঁলোকৰ আটাইকে জুইৰ মাজেদি গমন কৰোৱাৰ দ্বাৰাই তেওঁলোকৰ উপহাৰেৰে অসুচি কৰিলোঁ। এই হেতুকে হে মনুষ্য সন্তান, তুমি ইজৰাইল বংশক কোৱা, তেওঁলোকক এই কথা কোৱা, প্ৰভু যীহুৱাই এই কথা কৈছে, তোমালোকৰ পূৰ্বপুৰুষসকলে মোৰ অহিতে অপৰাধ কৰি ইয়াতে মোক আৰু অপমান কৰিলে, কিয়নো যি দেশ তেওঁলোকক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই দেশলৈ মই যেতিয়া তেওঁলোকক আনিলোঁ, তেতিয়া তেওঁলোকে যি যি ঠাইত কোনো ওখ পৰ্বত আৰু কোনো ঘনপতীয়া গছ দেখা পালে, সেই ঠাইত তেওঁলোকে নিজ নিজ বলি উৎসৰ্গ কৰিছিল, সেই সেই ঠাইত বিৰক্তিজনক নিজ নিজ নৈবেদ্য দিছিল, সেই সেই ঠাইত নিজ নিজ সুঘ্ৰাণাৰ্থক দ্ৰব্য থৈছিল আৰু সেই ঠাইত পেয় নৈবেদ্য ঢালিছিল। তেতিয়া মই তেওঁলোকক ক'লোঁ, যি ওখ ঠাইখনলৈ তোমালোক উঠি যোৱা, সেই ঠাই কি? এইদৰে সেই ঠাই আজিলৈকে বামা নামেৰে প্ৰসিদ্ধ। এই হেতুকে তুমি ইজৰাইল বংশক কোৱা, প্ৰভু যীহুৱাই এই কথা কৈছে, তোমালোকৰ পূৰ্বপুৰুষসকলৰ দৰে তোমালোকে তোমালোকক অসুচি কৰা নাইনে, আৰু তেওঁলোকৰ ঘিনলগীয়া বস্তুৰ পাছে পাছে বিবিচাৰী হৈ যোৱা নাইনে, আৰু তোমালোকে নিজৰ উপহাৰ উৎসৰ্গ কৰি নিজৰ সন্তানসকলক অগ্নিৰ মাজেদি গমন কৰাই আজিলৈকে তোমালোকৰ আটাই প্ৰতিমাৰে সৈতে নিজকে অসুচি কৰা নাইনে? তেন্তে হে ইজৰাইল বংশ, মই জানো তোমালোকক মোক সুধিবলৈ দিম, প্ৰভু যীহুৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমালোকক মোক সুধিবলৈ নিদিওঁ। আমি কাঠ আৰু শিলক পূজা কৰি জাতিবোৰ দেশে বিদেশে থকা গোষ্ঠীসকলৰেই দৰে হম বুলি তোমালোকক কোৱা কথা তোমালোকৰ মনত উদয় হোৱা কথা সমূলি নঘটিব। প্ৰভু যীহুৱাই কৈছে, মোৰ জীৱনৰ শপত, পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে আৰু ক্ৰোধ বৰ্ষণেৰে মই নিশ্চয় তোমালোকৰ ওপৰত ৰজা হ'ম। পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে আৰু ক্ৰোধ বৰ্ষণেৰে মই জাতিবোৰৰ মাজৰ পৰা তোমালোকক উলিয়াই আনিম আৰু তোমালোক ছিন্ন ভিন্ন হোৱা দেশৰ পৰা তোমালোকক গোটাম। মই তোমালোকক জাতিবোৰৰ অৰণ্যলৈ নি তাত তোমালোকে সৈতে সন্মুখা সন্মুখী হৈ প্ৰতিবাদ কৰিম। প্ৰভু যীহুৱাই কৈছে, মিছৰ দেশৰ অৰণ্যত মই তোমালোকৰ পূৰ্বপুৰুষসকলৰ লগত প্ৰতিবাদ কৰাৰ দৰে তোমালোকৰ লগতো প্ৰতিবাদ কৰিম, আৰু মই তোমালোকক দণ্ডডালিৰ তলেদি গমন কৰাম আৰু নিয়মটিৰ বান্ধনীলৈ আনিম, আৰু মই বিদ্রোহীহতক আৰু মোৰ অহিতে সত্য লঙ্ঘন কৰা সকলক জাৰি তোমালোকৰ মাজৰ পৰা দূৰ কৰিম। তেওঁলোকে প্ৰবাস কৰা দেশৰ পৰা মই তেওঁলোকক উলিয়াম, কিন্তু তেওঁলোক ইজৰাইল দেশত নুসুমাব। তাতে মই যে যিহুৱা তাক তোমালোকে জানিবা। হে ইজৰাইল বংশ, প্ৰভু যিহুৱাই এইদৰে কৈছে, তোমালোক যোৱা, প্ৰতিজনে নিজ নিজ প্ৰতিমাবোৰক সেৱা পূজা কৰাগৈ, কিন্তু তোমালোকে ভৱিষ্যতে মোৰ কথালৈ অৱশ্যে কাণ দিবা, আৰু মোৰ পবিত্ৰ নাম তোমালোকৰ উপহাৰ আৰু তোমালোকৰ প্ৰতিমাৰে তোমালোকে আৰু অশুচি নকৰিবা। কিয়নো প্ৰভু যিহুৱাই কৈছে, মোৰ পবিত্ৰ পৰ্বতখনত, ইজৰাইলৰ ওখ পৰ্বতখনতেই ইজৰাইলৰ আটাই বংশই, তেওঁলোকৰ আটায়ে দেশত সেই ঠাইতে মোৰ আৰাধনা কৰিব, সেই ঠাইতে মই তেওঁলোকক গ্ৰহণ কৰিম, আৰু সেই ঠাইতে তোমালোকৰ সকলো পবিত্ৰ বস্তুৰে সৈতে তোমালোকৰ উপহাৰ আৰু নৈবেদ্য স্বৰূপে দিবলগীয়া তোমালোকৰ আগভাগ পাবলৈ মই ইচ্ছা কৰিম। যেতিয়া মই তোমালোকক জাতিবোৰৰ মাজৰ পৰা উলিয়াই আনিম আৰু তোমালোক ছিন্ন ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাম, তেতিয়া মই তোমালোকক সুঘ্ৰাণ স্বৰূপে গ্ৰহণ কৰিম, আৰু মই জাতিবোৰৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰ কীট হ'ম। তেতিয়া যি দেশ তোমালোকৰ পূৰ্বপুৰুষসকলক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই ইজৰাইল দেশলৈ মই তোমালোকক যেতিয়া আনিম, তেতিয়া মই যে যিহুৱা তাক তোমালোকে জানিবা। আৰু যি যি আচাৰ ব্যৱহাৰ আৰু কাৰ্যৰে তোমালোকে নিজকে অখুচি কৰিলা, সেই সেই আচাৰ ব্যৱহাৰ আৰু কাৰ্য তাত তোমালোকে মনত কৰিবা, আৰু তোমালোকে কৰা সকলো কুকৰ্মৰ বাবে তোমালোকে তোমালোকৰ দৃষ্টিত নিজকে ঘীণ কৰিবা। আৰু প্ৰভু যিহুৱাই কৈছে, হে ইজৰাইল বংশ, তোমালোকৰ কু আচৰণ বা তোমালোকৰ দুষ্কৰ্ম অনুসাৰে নহয়, কিন্তু মোৰ নামৰ অৰ্থেহে যেতিয়া মই তোমালোকলৈ কাৰ্য কৰিম, তেতিয়া মই যে যিহুৱা তাক তোমালোকে জানিবা। প্ৰতিকাৰ সাধিব লগা যিহুৱাৰ তৰোৱাল। তেতিয়া যিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, তুমি দক্ষিণ ফাললৈ তোমাৰ মুখ কৰি দক্ষিণ দিশে তোমাৰ বাক্য বৰষুণ আৰু দক্ষিণ অঞ্চলত থকা দেশৰ কাঠনিৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ কৰা, আৰু তুমি দক্ষিণ অঞ্চলৰ সেই কাঠনিক কোৱা, যিহুৱাৰ বাক্য শুনা, প্ৰভু যিহুৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ মাজত একোৱা জুই জ্বলাম, আৰু সেই জুয়ে তোমাৰ মাজত থকা প্ৰত্যেক কেঁচাপতীয়া আৰু প্ৰত্যেক শুকান গছ ভস্ম কৰিব। সেই প্ৰজ্বলিতৰ অগ্নি নুমোৱা নহ'ব, আৰু দক্ষিণৰ পৰা উত্তৰলৈকে সকলোৰে মুখ তাৰে পোৰা হ'ব। তেতিয়া মই যিহুৱাই যে তাক জ্বলালো, সকলো মানুহে তাক জানিব, তাক নুমোৱা নহ'ব। তেতিয়া মই ক'লোঁ, হাই হাই, প্ৰভু যিহুৱা, লোকে মোৰ বিষয়ে কয়, এইজনেই নিগুৰ বাক্যৰে কথা নকয়নে?